أو كالذي مر على قرية وهي خاوية على عروشها قال أنى يحيي هذه الله بعد موتها فأماته الله 100 عام ثم بعثه قال كم لبثت قال لبثت يوما أو بعض يوم قال بل لبثت 100 عام فانظر إلى طعامك وشرابك لم يتسنه وانظر إلى حمارك ولنجعلك آية للناس وانظر إلى العظام كيف ننشزها ثم نكسوها لحما فلما تبين له قال أعلم أن الله على كل شيء قدير
অথবা সেই ব্যক্তিৰ কথা ভাবি চোৱা নাইনে যিয়ে এনেকুৱা এটা জনপদ অতিক্ৰম কৰি আছিল যিটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল সেই ব্যক্তিজনে ক'লে মৃত্যুৰ পিছত আকৌ কেনেকৈ আল্লাহে ইয়াক জীৱিত কৰিব তাৰপিছত আল্লাহে তাক 100 বছৰ মৃত্যু অৱস্থাত ৰাখিলে অৱশেষত তাক পুনৰ্জীৱিত কৰিলে আল্লাহে ক'লে তুমি কিমান দিন অৱস্থান কৰিলা সি ক'লে এদিন বা এদিনতকৈও কম সময় অৱস্থান কৰিছোঁ তেওঁ ক'লে বৰং তুমি 100 বছৰ অৱস্থান কৰিছা এতেকে তুমি তোমাৰ খাদ্য সামগ্ৰী আৰু পানীয় বস্তুৰ ফালে লক্ষ্য কৰাচোন সেইবোৰ অবিকৃত আছে আৰু চোৱা তোমাৰ গাধটোৰ পিনে আৰু এয়ে কৰিছোঁ যাতে আমি তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰোঁ আৰু গাধৰ অস্থিসমূহৰ পিনে চোৱা কেনেকৈ সেইবোৰ সংযোজিত কৰোঁ আৰু মাংসপিণ্ডৰে ঢাকি দিওঁ তাৰপিছত যেতিয়া তাৰ ওচৰত স্পষ্ট হ'ল তেতিয়া সি ক'লে মই জানো নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান